ん？赤くかな。
バトルボイス、ポンコツの発達です。エチャーコーハンバトルコモクイセン。ラストマンスのディスコリームも、アディチューンセイ、オブスコア、アメリカマン、ランコラス、オダリコラス。ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি টিমৰ লেষ্টে সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰাণ্ড কলাৰ অৱ অৰ্ডাৰ প্ৰদান কৰা হয়। বৰ্তমান টিমৰ লেষ্টে ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ ৰাজধানী দিল্লীত সেই দেশৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হোৰ্টাই এই সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু টিমৰ লেষ্টে ৰাষ্ট্ৰপতি হোৰ্টা আৰু প্ৰধানমন্ত্ৰী গুছমৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি দ্বিপাক্ষিক বৈঠকৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰত আৰু টিমৰ লেষ্টেৰ মাজত গভীৰ বন্ধুত্ব আছে আৰু দুয়োখন দেশ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে দুয়োখন দেশে আন্তৰ্জাতিক পৌৰ মিত্ৰতা আৰু দুৰ্যোগ প্ৰতিৰোধ আন্তঃগাঁথনি সহযোগিতাত টিমৰ লেষ্টেৰ যোগদান সন্দৰ্ভত সহমতত উপনীত হৈছে। আনহাতে সংবাদমেলত টিমৰ লেষ্টে ৰাষ্ট্ৰপতি হোৰ্টাই ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যক উচ্চ প্ৰশংসা কৰে আৰু টিমৰ লেষ্টে তথ্য প্ৰযুক্তি, ডিজিটীয় আন্তঃগাঁথনি, চিকিৎসা তথা ঔষধীয় খণ্ডৰ লগতে যোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতক সহযোগিতাৰ আহান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখনৰ প্ৰধানমন্ত্ৰী কে ৰালা চানানা গুছমাৰ সৈতেও বৈঠকত মিলিত হয়। এই আলোচনাৰ মাজতে দুয়োখন দেশৰ মাজত প্ৰচাৰ ভাৰতী আৰু ৰেডিঅ' টেলিভিছন টিমৰ লেষ্টেৰ মাজত চুক্তি সম্পাদন হয়। ইয়াৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মান প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ভূমিস্খলনৰ ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত চুৰাংমালা অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পূৰ্বে তেওঁ পুৱাৰ ভাগত ৰাজ্যখনৰ ৱায়ানাডৰ ভূমিস্খলনৰ কবলত পৰা অঞ্চলসমূহ বিহংগম দৃষ্টিৰে পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে চুৰাংমালাত ইৰুৱনিকুঞ্জা নৈৰ ওপৰত সেনাবাহিনীয়ে 190 ফুট দৈৰ্ঘ্যৰ এখন বেইলী দলং সাজি উলিওৱাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলটোত জনসাধাৰণৰ যাতায়াত সুচল হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত উপস্থিত হৈ সেনাবাহিনীৰ জোৱানসকলৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। যোৱা 30 জুলাইত ৰাজ্যখনত সংঘটিত ভূমিস্খলনত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ সময়ত ৰাজ্যখনৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন আৰু পৰ্যটন, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে তেওঁক সং দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আঁচনিৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে। একে সময়তে মন্ত্ৰীসভাই 2024-25 বৰ্ষৰ পৰা 2028-29 বৰ্ষলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো সেউজ সংকেত দিয়ে। যোৱা নিশা সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুনকৈ 3 কোটি বাসগৃহ নিৰ্মাণ কৰা হ'ব। ইয়াৰে 2 কোটি বাসগৃহ গ্ৰামাঞ্চলত আৰু আন 1 কোটি নগৰাঞ্চলত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দি তেওঁ কয় যে এই আঁচনিৰ বাবে বাজেটত 3,60,000 কোটি টকা আবণ্টনৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নগৰাঞ্চলত কৰ্মৰত মহিলাৰ বাবে আৱাসৰ ব্যৱস্থা কৰাৰ লগতে আৰ্থিকভাৱে পিছপৰা শ্ৰেণী, নিম্ন আয় গোট আৰু মধ্যম আয় গোটৰ লোকসকলৰ বাবে 4% ৰাজ সাহায্যৰে 25,00,000 টকা পৰ্যন্ত গৃহ ঋণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। একেদৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰস্তাৱ আগবঢ়োৱা নিকা ৰোপণ আঁচনিৰ প্ৰতিও চৰকাৰে অনুমোদন জনোৱা বুলি প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে সাংবাদিকক কয় যে ইয়াৰ জৰিয়তে বীজাণুমুক্ত তথা উচ্চ মানসম্পন্ন বীজ পুলি আদিৰ ব্যৱস্থা কৰি উৎপাদন বৃদ্ধিৰে কৃষকসকলৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বিচৰা হৈছে। আনহাতে অগ্ৰণী জৈৱ ইন্ধন প্ৰকল্পৰ প্ৰতি বৃত্তীয় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী জি ৱান যোজনাৰ প্ৰতিও মন্ত্ৰীসভাই অনুমোদন জনোৱা বুলি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ইয়াৰ বাবে 1,969 কোটি টকা বিনিয়োগৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে সংৰক্ষণৰ বিষয়টোত সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা স্থিতিৰ সন্দৰ্ভতো মন্ত্ৰীসভাৰ কালিৰ বৈঠকত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰপ্ৰাপ্ত তলপেটাৰ কোনো ব্যৱস্থা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বাবা চাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ বিধিসমূহ পালন কৰাৰ বাবে এনডিএ চৰকাৰ দায়বদ্ধ। এতিয়া সন্ত্ৰাস বিৰতি
ইকানে সিকানে ময়ো নুশুনা নহয়।
তাকে অলপ আগতীয়াকৈ সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন।
কিন্তু এই খবৰবোৰ বা কিমান সঁচা সঠিক তথ্য গম পোৱা হলে
গাঁওবোৰে আপোনাক দিব সঠিক তথ্য। বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয় যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়ৰ লগত যোগাযোগ কৰক যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয়।
যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক মণ্ডলীৰ সৈতে বাজেটৰ পৰৱৰ্তী এখন নিয়মীয়া বৈঠকত অংশগ্ৰহণ কৰে। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কেইটামান সংশোধনীৰে লোকসভাৰ অনুমোদন জনোৱাৰ পৰৱৰ্তী পৰ্যায়ত আজি এই বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসেও অংশগ্ৰহণ কৰে। ব্ৰাজিলৰ চাও পাউলোত কালি সংঘটিত এটা বিমান দুৰ্ঘটনাত 61 লোকে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখন পাৰানাৰ কাস্কাভেলৰ পৰা চাও পাউলোলৈ আহি থকা অৱস্থাত ভিনহেডু নগৰত ভূপতিত হয়। বিমানখনৰ সকলো আৰোহী মৃত্যুমুখত পৰে। আনহাতে দুৰ্ঘটনাত এটা বাসগৃহ সম্পূৰ্ণ ধবংস হয়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনভাচিঅ লুলা ডে চিলভাই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে। চাও পাউলোৰ প্ৰাদেশিক গভৰ্ণৰ টাৰ্চিঅ গোমেজ ডে ফ্ৰেইটাছে প্ৰদেশখনত তিনিদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে। আজি বিশ্ব সিংহ দিৱস উদযাপন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত শাসন গিৰত বিশ্ব সিংহ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৌৰাষ্ট্ৰ অঞ্চলৰ 11খন জিলাত এই দিৱস উদযাপনৰ বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত 11,000ৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ 21,00,000ৰো অধিক লোকে অংশগ্ৰহণ কৰিব। একমাত্ৰ গুজৰাটত বাস কৰা এছীয় সিংহৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেই এই দিৱস উদযাপন কৰা হয়। চৰকাৰীভাৱে ঘোষণা কৰা অনুসৰি সিংহৰ সংখ্যা 1990 চনৰ 284টাৰ পৰা 2020 চনত 674টালৈ বৃদ্ধি হৈছে। পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক দিল্লী বিমান বন্দৰত আদৰণি জনোৱা হয়। দলটো বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কেপ্টেইন হৰমনপ্ৰীত সিং, গোলৰক্ষক পি আৰ শ্ৰীজেছ আৰু প্ৰাক্তন কেপ্টেইন মনপ্ৰীত সিংসহ অন্যান্যসকলক ফুলৰ মালাৰে আদৰণি জনোৱা হয়। পেৰিছ অলিম্পিকত ভাৰতৰ অন্তিমগৰাকী প্ৰতিদ্বন্দ্বী ঋতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। 22 বছৰীয়া খেলুৱৈগৰাকী প্ৰথম ৰাউণ্ডত হাংগেৰীৰ বৰ্ণাদেৱ নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 8 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতৰ অমন চেহৰাওতে সুন্দৰ প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানত ব্ৰঞ্জৰ পদক দখল কৰিছে। চেহৰাওতে কালি ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকৰ ডেৰিয়ন ক্ৰুজক 13-5 ফলাফলত পৰাস্ত কৰে। এইবাৰৰ অলিম্পিকত এয়া ভাৰতৰ ষষ্ঠটো আৰু মল্লযুদ্ধত প্ৰথমটো পদক। এনে এই জৰিয়তে 2008 চনৰে পৰা অলিম্পিকৰ মল্লযুদ্ধত ভাৰতৰ পদক জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাত সহায় কৰিলে। অমনৰ এই জয়ৰ সুবাদত পি ভি সিন্ধুক চেৰপেটাই অলিম্পিকৰ ইতিহাসত পদক জয় কৰা দেশৰ কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে চেহৰাওতক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে যুৱ মল্লযোদ্ধাগৰাকীয়ে খেলুৱৈ জীৱনৰ প্ৰথম অলিম্পিকতে পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে খেলুৱৈগৰাকীৰ ভৱিষ্যত উজ্জ্বল আৰু তেওঁ দেশৰ হকে অনেক পদক অৰ্জন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাৰ্তাত কয় যে অমন চেহৰাওতৰ নিষ্ঠা আৰু দৃঢ়তা তেওঁৰ প্ৰয়াসৰ পৰা পৰিস্ফুট হৈ উঠিছে। সমগ্ৰ দেশে খেলুৱৈগৰাকীৰ সাফল্য উদযাপন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগবঢ়াই শুনক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি টিমৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰাণ্ড কলাৰ অৱ অৰ্ডাৰ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ভূমিস্খলনৰ ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত চোৰাংমাৰা অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আঁচনিৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে আৰু ভাৰতৰ অন্তিমগৰাকী প্ৰতিদ্বন্দ্বী ঋতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। Thank you.